বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে পৱন কুমাৰ বৰা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, নতুন দিল্লীৰ ৰেল ষ্টেচনত যোৱা নিশা হেঁচা ঠেলাৰ ফলত পদপিষ্ট হৈ কেইবাজনো লোক নিহত হোৱা ঘটনাৰ ৰেল বিভাগে নিজাববীয়া তদন্ত আৰম্ভ কৰিছে। প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত আজি প্ৰকৃতি আৰু পক্ষী উৎসৱ 2025ৰ আয়োজন কৰা হৈছে। দিল্লী আৰক্ষীয়ে আজি কিংছৱে কেম্প পেৰেড খেলপথাৰত 78 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। বডোদৰাত অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি গুজৰাট জায়েণ্টছ ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাৰ আজি নিশা কলিকতাত হ'বলগীয়া এখন খেলত ইষ্ট বেংগল দলটো মহমেদান স্পৰ্টিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নতুন দিল্লীৰ ৰেল ষ্টেচনত যোৱা নিশা হেঁচা ঠেলাৰ ফলত পদপিষ্ট হৈ কেইবাজনো লোক নিহত হোৱা ঘটনাৰ ৰেল বিভাগে নিজাববীয়া তদন্ত আৰম্ভ কৰিছে। ৰেলৱেৰ মুখ্য বাণিজ্যিক পৰিচালক নৰসিংহ দেউ আৰু মুখ্য সুৰক্ষা আয়ুক্ত পংকজ গংগোৱাৰৰ নেতৃত্বত এই তদন্ত কমিটীয়ে ঘটনাটোৰ সকলো ভিডিঅ' ফুটেজ পৰীক্ষা কৰিব বুলি জানিবলৈ দিছে। ঘটনাটোৰ তদন্তৰ দায়িত্ব লৈ দিল্লী আৰক্ষীয়েও ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলালৈ যোৱাৰ বাবে বহুসংখ্যক যাত্ৰীয়ে যোৱা নিশা দিল্লী ৰেলৱে ষ্টেচনত ভিৰ কৰাৰ ফলতে এই ঘটনা সংঘটিত হয়। খবৰ অনুসৰি পদপিষ্ট ঘটনাটোত বৰ্তমানলৈকে 11গৰাকী মহিলা আৰু 5টা শিশুকে ধৰি মুঠ 18জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। নিহত লোকসকলৰ পৰিয়াললৈ ৰেলৱে 10 লাখ টকাৰ সাহায্যৰ কথা ঘোষণা কৰাৰ লগতে গুৰুতৰভাৱে আহতসকললৈ 2.5 লাখ আৰু কম পৰিমাণে আহতসকললৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াব বুলি জানিবলৈ দিয়ে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকললৈ 50,000 টকাৰ সাহায্যৰ কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰেলমন্ত্ৰী, গৃহ আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই ঘটনাৰ শোক প্ৰকাশ কৰিছে। প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত আজি প্ৰকৃতি আৰু পক্ষী উৎসৱ 2025ৰ আয়োজন কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বিশ্বাস আৰু সংৰক্ষণৰ প্ৰতীকৰূপে ডাউক প্ৰজাতিৰ ইণ্ডিয়ান স্কিমাৰ নামৰ চৰাইবিধক এই উৎসৱৰ শুভংকৰ ৰূপে বাছনি কৰা হৈছে। উত্তৰ প্ৰদেশৰ গংগা, যমুনা আৰু চম্বল নদীত এই প্ৰজাতিবিধৰ প্ৰায় 1,000টা চৰাই আছে। এই চৰাইবিধে নদী পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মহাকুম্ভত এই উৎসৱৰ জৰিয়তে বিশ্বাস আৰু প্ৰকৃতি সংৰক্ষণৰ এক অনন্য বাৰ্তা দিব বিচৰা হৈছে। এই উৎসৱৰ নডেল বিষয়া ললিত বাৰ্মাই কয় যে এই চৰাইবিধৰ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ইয়াক শুভংকৰ ৰূপে বাছনি কৰা হৈছে। এই উৎসৱৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে পক্ষী উৎসৱ প্ৰকৃতাৰ্থত ব্যতিক্ৰমী পদক্ষেপ ৰূপে পৰিগণিত হ'ব। আনহাতে মহাকুম্ভত আজি কুম্ভৰ আস্থা আৰু জলবায়ু পৰিৱৰ্তন শীৰ্ষক এখন জলবায়ু সন্মিলনৰ আয়োজন কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সন্মিলনখন মুকলি কৰিব। ইউৰোপে ইউক্ৰেইনৰ শান্তি আলোচনাত অংশগ্ৰহণ নকৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সহায়ক তথা ৰাছিয়া আৰু ইউক্ৰেইনৰ বাবে থকা বিশেষ কটকী কিথ কেলাঙে জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত বিশ্ব সুৰক্ষা সন্মিলনত কালি এই কথা প্ৰকাশ কৰে। অঞ্চলটোত শান্তি সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গ্ৰহণ কৰা লক্ষ্য আগুৱাই নিয়াৰ উদ্দেশ্যে শ্ৰীকেলাঙে 22 ফেব্ৰুৱাৰীলৈ ইউৰোপৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ কথা আছে। ইউক্ৰেইনৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত কি ধৰণৰ অৱদান আগবঢ়াব বুলি ইউৰোপীয় দেশসমূহলৈ ৱাশ্বিংটন মহলে প্ৰশ্নাৱলী প্ৰেৰণ কৰাৰ পাছতে শ্ৰীকেলাঙে এই বিবৃতি দিছে। ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে ইউৰোপৰ এটা সংগঠিত সেনাবাহিনী গঢ়ি তোলাৰ বাবে আহান জনাইছে। তেওঁ কয় যে ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ যুদ্ধৰ ফলত এই বাহিনী গঠনৰ আৱশ্যকতা অনুভূত হৈছে। মিউনিখ নিৰাপত্তা সন্মিলনত দিয়া ভাষণত জেলেনস্কিয়ে এই সন্মিলিত বাহিনীটো গঠনত গুৰুত্ব আৰোপ কৰি কয় যে আমেৰিকাই যিকোনো নিৰাপত্তা সম্পৰ্কীয় বিষয়ৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰত টেক্স 2025 প্ৰদৰ্শনীত ভাগ ল'ব। এই সুযোগতে শ্ৰীমোদীয়ে এটা সমাৱেশত সম্বোধন কৰিব। যোৱা 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ভাৰত টেক্স 2025ৰ কাইলৈ সামৰণি পৰিব। এই প্ৰদৰ্শনীত কেঁচা সামগ্ৰী, উৎপাদিত সামগ্ৰী আৰু আনুষংগিক সা সঁজুলিকে ধৰি বস্ত্ৰ উদ্যোগ খণ্ডৰ সমগ্ৰ মূল্য শৃংখলা একেখন মঞ্চত উপৱিষ্ট কৰোৱা হৈছে। বস্ত্ৰ উদ্যোগৰ বাবে বৃহৎ মঞ্চৰূপে পৰিগণিত এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি বিভিন্ন সন্মিলন, আলোচনা চক্ৰ আদিৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানে সমগ্ৰ বিশ্বৰ 120খনৰো অধিক দেশৰ নীতি নিৰ্ধাৰক, মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে ক্ৰেতাসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
দিল্লী আৰক্ষীয়ে আজি কিংছৱে কেম্প পেৰেড খেলপথাৰত 78 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় আৰোৰাৰ উপস্থিতিত গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অভিভাৱন গ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীৰায়ে কয় যে দিল্লী আৰক্ষী দেশৰ শীৰ্ষ আৰক্ষী বাহিনীসমূহৰ অন্যতম। G20 সন্মিলন আৰু কোভিড মহামাৰীৰ সময়ত দিল্লী আৰক্ষীয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে দিল্লী আৰক্ষীয়ে অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত আইন প্ৰয়োগৰ ক্ষেত্ৰত নতুন মান স্থাপন কৰিছে। মহিলা, জ্যেষ্ঠ নাগৰিক আৰু শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবেও শ্ৰীৰায়ে আৰক্ষী বাহিনীৰ লোকসকলক প্ৰশংসা কৰে। মুম্বাইত আজি এটা বহুমহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত শ্বাসৰুদ্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আন তিনিগৰাকী লোক অসুস্থ হৈ পৰে। দক্ষিণ মুম্বাইৰ মছজিদ ৱান্দাৰ অঞ্চলৰ পান্না আলী মেনচনত অট্টালিকাত এই ঘটনা সংঘটিত হয়। অসুস্থ আৰু আহত লোকসকলক JJ চৰকাৰী হাস্পতালত ভৰ্তি কৰা হয়। অগ্নিকাণ্ডৰ ঘটনাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। উত্তৰ প্ৰদেশৰ বাৰাবাংকী জিলাৰ পূৰ্বাঞ্চল এক্সপ্ৰেছ পথত এখন টেম্পো বাহনে এখন যাত্ৰীবাহী বাছক পাছফালৰ পৰা খুন্দা মৰাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আন ছগৰাকী লোক আহত হয়। যাত্ৰীবাহী বাছখন ছত্তীশগড়ৰ পৰা টেম্পো বাহনখন মহাৰাষ্ট্ৰৰ পৰা অযোধ্যা অভিমুখে যাত্ৰা কৰিছিল। মৃত মহিলাগৰাকী আৰু আহত ছগৰাকী লোক টেম্পোখনৰ যাত্ৰী আছিল। ইয়াৰে দুগৰাকী আহত লোকক লক্ষ্ণৌ চিকিৎসালয়ত আৰু আন চাৰিগৰাকীক জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উদ্ভাৱক আৰু উদ্যমীসকলক পৰম্পৰাগত সম্প্ৰদায়সমূহৰ জ্ঞানৰ ভেটিৰ প্ৰতি আওকাণ কৰা উচিত নহয় বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। তেওঁ লগতে পৰম্পৰাগত ক্ষুদ্ৰ সমাধান সূত্ৰৰ কথা পাহৰি নাযাবলৈ যুৱ প্ৰজন্মৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে। কালি বিয়লি ৰাছিৰ বিৰলা প্ৰযুক্তি প্ৰতিষ্ঠান মেছৰাৰ মহাৰজত জয়ন্তীত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মুৱে উন্নত ভাৰত গঠন প্ৰক্ৰিয়াত যুৱ প্ৰজন্মৰ উৎসাহ, উদ্দীপনা আৰু নিষ্ঠাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তাক উচ্চ শিক্ষাত অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীমতী মুৰ্মুৱে কয় যে কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্ণিং প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত ভৱিষ্যতে অভূতপূৰ্ব পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। বদোদৰাত অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি গুজৰাট জায়েণ্টছ ইউপি ৱাৰিয়াৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা নিশা বদোদৰাৰ কুটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত দেলহী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 2 উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি 19 অভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই 164 ৰাণ সংগ্ৰহ কৰে। মুম্বাইৰ হৈ নেটছ কিভাৰ ৰাণ্টে 59টা বলত 80 ৰাণ কৰে। অধিনায়ক হৰমনপ্ৰীত কৌৰে 22টা বলত 42 ৰাণৰ বৰঙণি আগবঢ়ায়। দেলহী কেপিটেলছৰ হৈ আন্নাবেল সুথাৰলেণ্ডে 3টা উইকেট দখল কৰে। শিখা পাণ্ডে 2টা উইকেট লাভ কৰে। দেলহী কেপিটেলছে 165 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায় যদিও শেফালী বাৰ্মাই 18টা বলত কৰা 43 ৰাণ আৰু ছাৰা ব্ৰাইছে 10টা বলত কৰা 21 ৰাণৰ সহায়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। নিকি প্ৰসাদে 33টা বলত 35 ৰাণ কৰি দেলহী কেপিটেলছৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাৰ আজি নিশা কলিকতাত হ'বলগীয়া এখন খেলত ইষ্ট বেংগল দলটো মহমেদান স্পৰ্টিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। নতুন দিল্লীৰ ৰেল ষ্টেচনত যোৱা নিশা হেঁচা ঠেলাৰ ফলত পদপিষ্ট হৈ কেইবাজনো লোক নিহত হোৱা ঘটনা ৰেল বিভাগে নিজাববীয়া তদন্ত আৰম্ভ কৰিছে। প্ৰয়াগৰাজৰ সংগমৰ পাৰৰ মহাকুম্ভত আজি প্ৰকৃতি আৰু পক্ষী উৎসৱ 2025ৰ আয়োজন কৰা হৈছে। দিল্লী আৰক্ষীয়ে আজি কিংছৱে কেম্প পেৰেড খেলপথাৰত 78 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। বদোদৰাত অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি গুজৰাট জায়েণ্টছ ইউপি ৱাৰিয়াৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাৰ আজি নিশা কলিকতাত হ'বলগীয়া এখন খেলত ইষ্ট বেংগল দলটো মহমেদান স্পৰ্টিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।